لقد كفر الذين قالوا إن الله هو المسيح ابن مريم وقال المسيح يا بني إسرائيل اعبدوا الله ربي وربكم إنه من يشرك بالله فقد حرم الله عليه الجنة ومأواه النار وما للظالمين من أنصار
যিসকল কয় মুছি ইবনে মারিয়ামেই হৈছে আল্লাহ, নিশ্চয় সিহঁতে কুফুৰি কৰিছে। অথচ মুছিহে কৈছে, হে ইছৰাইলৰ সন্তানসকল, তোমালোকে সেই আল্লাহৰ ইবাদত কৰা যিজন মোৰ প্ৰতিপালক আৰু তোমালোকৰো প্ৰতিপালক। নিশ্চয় যিয়ে আল্লাহৰ লগত অংশীদাৰী স্থাপন কৰিব, আল্লাহে তাৰ ওপৰত জান্নাত হাৰাম কৰি দিছে আৰু তাৰ ঠিকনা হ'ব জাহান্নাম। আৰু জালিমসকলৰ বাবে কোনো সহায়কাৰী নাই।